এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। সোণাপুৰৰ বগীবাৰীত দেশৰ প্ৰথমখন জলপ্ৰযুক্তি উদ্যান মুকলি কৰি অসম সম্প্ৰতি দেশৰ চতুৰ্থ সৰ্ববৃহৎ মৎস্য উৎপাদনকাৰী ৰাজ্য বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰায় 1000 বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ভাৰ্চুৱেল ব্যৱস্থাৰে দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ। গুৱাহাটী শিশু মহোৎসৱৰ তৃতীয় দিনা চানমাৰীৰ বাকৰিত শিশুৰ উলহ মালহ। আৰু লৰ্ডছ টেষ্টৰ আজি তৃতীয় দিনা ভোজন বিৰতিলৈকে ভাৰতৰ প্ৰথম ইনিংছত 4 উইকেটৰ বিনিময়ত 248 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত 2019 চনৰ পৰা 2024 চনৰ ভিতৰত মৎস্য উৎপাদন দুগুণলৈ বৃদ্ধি পাই 4,99,000 মেট্ৰিক টন হৈছে আৰু ৰাজ্যখনৰ সম্প্ৰতি দেশৰ চতুৰ্থ সৰ্ববৃহৎ মৎস্য উৎপাদনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ বগীবাৰীত আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলং কপিলিৰ সহযোগত দেশৰ প্ৰথমখন জলপ্ৰযুক্তি উদ্যান বা একুৱাটেক পাৰ্ক মুকলি কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসমে সকলো ক্ষেত্ৰত দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সমৰ্থ হ'ব। ডঃ শৰ্মাই কয় যে একুৱাটেক পাৰ্কখনে ৰাজ্যত মাছৰ উৎপাদন বৃদ্ধিত অৰিহণা যোগাব আৰু যুৱক যুৱতীসকলৰ বাবে আয়ৰ অপাৰ সুযোগ প্ৰদান কৰিব। উদ্যানখন মীনপালন খণ্ডৰ বিকাশৰ আৰ্হিৰূপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ দৰে আঁচনিৰ জৰিয়তে ৰাজ্যত মীনপালন খণ্ডৰ বিকাশৰ বাবে ভালেমান পদক্ষেপ লৈছে। তেওঁ লগতে কয় যে চৰকাৰে ৰাজ্যৰ মীনপালন খণ্ডক পুনৰুজ্জীৱিত কৰি তোলাই নহয় বৰং ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাটো ফেৰ মাৰিব পৰা কৰি তুলিছে।
2023 আৰু 2024 চনত আমি অসমত 4.99 লাখ মেট্ৰিক টন মাছ উৎপাদন কৰি আমি দেশৰ চতুৰ্থখন মৎস্য উৎপাদনকাৰী ৰাজ্যলৈ পৰিৱৰ্তিত হৈছো। মই সদায়ে কওঁ যে অসমৰ লক্ষ্য ভাৰতবৰ্ষৰ 5খন অগ্ৰণী ৰাজ্যৰ মাজত। তাৰ কাৰণে আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ নম্বৰ 1ৰ পৰা 5ৰ ভিতৰত হ'ব লাগিব। আজি মৎস্য উৎপাদনৰ ক্ষেত্ৰত 23-24 চনত আমি 4 নম্বৰ স্থান পাইছো। 4.99 লাখ মাছ উৎপাদন হৈছে। এইবাৰ আমি আশা কৰিছো যে 2025 চনৰ যেতিয়া আমি গৱেষণা কৰিম ই আৰু বৃদ্ধি হ'ব, কাৰণ 2019 চনত আমাৰ উৎপাদন আছিল মাত্ৰ 2 লাখ আৰু 4 বছৰৰ ভিতৰতে আমি দুগুণ মাছ উৎপাদন কৰিব পাৰিছো।
আজি মুকলি কৰা এই উদ্যানৰ জৰিয়তে একুৱাপনিক্স, বায়'ফ্লক, মাছৰ আধুনিক খাদ্য উৎপাদন, আলংকাৰিক মাছৰ প্ৰজনন আদিৰ দৰে প্ৰযুক্তিসমূহৰ ব্যৱহাৰ প্ৰদৰ্শিত হ'ব। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি বন বিভাগ আৰু প্ৰশাসনে বিদ্যাপাৰা, আখুডুবি আৰু বেদবাৰীত অভিযান চলাই প্ৰায় 1000 বিঘা ভূমি দখলমুক্ত কৰে আৰু 1080টা পৰিয়ালক উচ্ছেদ কৰে। 2024 চনৰ নৱেম্বৰ ডিচেম্বৰত পৰিয়ালকেইটাক সেই ঠাই খালী কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছিল। জাননী লাভ কৰাৰ পাছত 80% পৰিয়ালে নিজে নিজে সেই ঠাই ত্যাগ কৰিছিল যদিও বাকী পৰিয়ালসমূহক আজি উচ্ছেদ কৰা হয়। জিলা বন সংমণ্ডল বিষয়া তেজেশ্বৰী স্বামীয়ে উচ্ছেদ অভিযান সম্পৰ্কত এইদৰে কয়।
পাইকান রিজার্ভ ফরেস্ট হ্যাঁ 140 হেক্টর কে 140 হেক্টর অলমোস্ট 1060 বিঘা यहाँ पे एनक्रोचमेंट है, तो इसके आज इसको एनक्रोचमेंट रिमूव करने के लिए ऑलरेडी ऑपरेशन शुरू हुआ है। आज और कल के अंदर इसको एविक्शन कंप्लीट करने का चेष्टा कर रहे हैं। हमारा बेसिकली ये तो गोलपारा डिस्ट्रिक्ट में ह्यूमन एंड एलिफेंट कॉन्फ्लिक्ट बहुत हाई है, इंटेंसिटी पूरा देश में वहाँ का हाईएस्ट है। इसकी वजह से हमारा जो गुवाहाटी हाईकोर्ट ऑर्डर भी दिया था कि जितना भी हमारा आरएफ एरिया है उसको हमको एनक्रोचमेंट क्लियर करना चाहिए ताकि एंड फॉरेस्ट रिवाइव करना चाहिए ताकि माने ह्यूमन एलिफेंट कॉन्फ्लिक्ट कम है। तो इसके लिए हम लोग एविक्शन ऑपरेशन बहुत एक्टिवली ले रहे हैं। लास्ट 2 साल में हम लोगों का ऑलमोस्ट 790-800 हेक्टेयर फॉरेस्ट एरिया एनक्रोचमेंट क्लियर किया गया है। ऑलरेडी जो एरिया क्लियर किया गया है ऑलरेडी हम लोग प्लांटेशन भी ले चुके हैं वहाँ पे। मोर और लेस हम लोग मैक्सिमम बैम्बू फॉरेस्ट में फोकस कर रहे हैं। तो ये वाला जो 140 हेक्टेयर हमारा जो अभी क्लियर होगा इमिडिएटली फेंसिंग करके प्रोटेक्ट किया जाएगा और नेक्स्ट प्लांटेशन सीजन बैम्बू प्लांटेशन सीजन इमिडिएटली बैम्बू प्लांटेशन हम टेकअप करेंगे।
উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে অঞ্চলটোত ভালেসংখ্যক আৰক্ষী আৰু বনকৰ্মী নিয়োগ কৰা হৈছে। উচ্ছেদৰ সময়ত বিধায়ক ৰফিকুল ইছলামৰ নেতৃত্বত AIUDFৰ বিধায়কৰ এটা 8-জনীয়া দলে উচ্ছেদস্থলীৰ প্ৰৱেশৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে। ইয়াৰ পাছত বিধায়ক কেইগৰাকীয়ে উচ্ছেদস্থলীৰ পৰা প্ৰৱেশ পথত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দল আৰু আম আদমী পাৰ্টীয়েও উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ থকা দিশসমূহ বিবেচনা কৰিহে উচ্ছেদ অভিযানৰ বাবে ৰাজ্য চৰকাৰ আগবাঢ়িছে। এই ক্ষেত্ৰত ৰাজনীতি কৰিবলৈ বিচৰাসকলৰ কথাক মান্যতা প্ৰদানৰ বিষয়টো অপ্ৰাসংগিক বুলি তেওঁ মন্তব্য কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে নিযুক্তি মেলা যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু তেওঁলোকক বিকশিত ভাৰত গঢ়াৰ প্ৰক্ৰিয়াৰ অনুঘটক কৰি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সূচাইছে বুলি মন্তব্য কৰে। তেওঁ কয় যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ বাবে বিগত 11 বছৰত দেশখনে প্ৰতিটো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিছে। দৰিদ্ৰ লোকৰ বাবে 4 কোটিৰো অধিক আৱাসগৃহ নিৰ্মাণ, 10 কোটিৰো অধিক ৰন্ধন গেছৰ নতুন সংযোগ আৰু ছাদৰ ওপৰত সৌৰ প্ৰকল্পকে ধৰি বিভিন্ন কাৰ্যসূচীৰে লাখ লাখ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। এই কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে 10 লাখৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক অভিনন্দন জনাই শ্ৰীমোদীয়ে কয় যে চৰকাৰৰ নিযুক্তি মেলা উদ্যমৰ জৰিয়তে লাখ লাখ যুৱক যুৱতীয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত স্থায়ী নিযুক্তি লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে এই যুৱক যুৱতীসকলে সম্প্ৰতি ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ লৈছে। নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ অংশ হিচাপে অসমসহ দেশৰ 47টা স্থানত আজি নিযুক্তি মেলাৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ মালিকৰ ৰংভৱনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 233গৰাকী নৱনিযুক্তক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীসোণোৱালে কয় যে দেশৰ নেতা সৎ কঠোৰ আৰু পৰিশ্ৰমী হোৱাৰ লগতে জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰিলে সফলতা সম্ভৱ হৈ উঠে। বিগত 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ ভিতৰত অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে বুলি তেওঁ উল্লেখ কৰে।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষৰ বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈছে আৰু তেখেতে যোৱা 11 বছৰে ভাৰতবৰ্ষৰ সকলোখিনি ৰাইজক লগত লৈ যি শক্তিশালী উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিলে, ইয়াৰ ফলশ্ৰুতিত আজি দেশ শক্তিশালী হ'ল আৰু বিশ্বৰ বুকুত এটা সুকীয়া আসন ভাৰতবৰ্ষই দখল কৰিবলৈ সক্ষম হ'ল। আজি যুৱ শক্তিক তেখেতে বিভিন্ন কাৰ্যসূচীৰ যোগেদি শক্তিশালী কৰাৰ বাবে যিখিনি প্ৰয়াস কৰিছিল, আজি সেইখিনি কাম আজি সফল হৈছে। আজি যিসকলক নিযুক্তি দিয়া হৈছে, লক্ষ লক্ষ যুৱক যুৱতীক, দক্ষতা সম্পন্ন যুৱক যুৱতীক আৰু এই নিযুক্তি পত্ৰ পোৱা যুৱক যুৱতীসকলক তেখেতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে আৰু এইখন ৰাষ্ট্ৰক বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যিটো লক্ষ্য অহা 25 বছৰত তেখেতে নিৰ্ধাৰণ কৰিছে, এই লক্ষ্যৰ উপনীত হ'বৰ বাবে আজি লক্ষ লক্ষ ৰোজগাৰ মেলাৰ যোগেদি যিসকলে আজি নিযুক্তি লাভ কৰিছে তেখেতসকলো এই যাত্ৰাৰ উল্লেখযোগ্য অংশীদাৰ আৰু তেখেতসকলৰ তৰফৰ পৰা উল্লেখযোগ্য বৰঙণি আজি ভাৰতবৰ্ষে কামনা কৰে।
নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, কৰ্মচাৰী আৰু ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, ৰাজহ বিভাগ, ডাক বিভাগ আৰু উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় বিভাগত যোগদান কৰিব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱৰ আজি তৃতীয় দিনেও 150 শিশু চেমনীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। নাটক, নৃত্য, মুকাভিনয় আৰু সুকুমাৰ কলাৰ এই কৰ্মশালা পুৱা 10 বজাত আৰতী হাজৰিকাৰ যোগাসন প্ৰশিক্ষণেৰে শুভাৰম্ভ কৰা হয়। বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক ৰবিজিতা গগৈ, নাট্যশিল্পী ৰাজীৱ কুমাৰ হাউদ আৰু সোণম দেৱীয়ে নাট কৰ্মশালাত প্ৰশিক্ষণ দিয়ে। বিশিষ্ট মুকাভিনয় শিল্পী মইনুল হকে মুকাভিনয় আৰু দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজৰিকাই সুকুমাৰ কলাৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশ লয়। যশস্বী নৃত্য পৰিচালক কমল নাথ আৰু প্ৰিয়ংকা কাশ্যপে নৃত্য তথা ৰাজ আহমেদ আৰু দীপক দাসে সংগীতৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ দিয়ে। বিয়লি 3 বজাৰ পৰা অনিলাভা চেটাৰ্জী পৰিচালিত মেচি নামৰ শিশু চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয়। এভাৰেষ্ট জয়ী প্ৰখ্যাত পৰ্বতাৰোহী তৰুণ শইকীয়াই চলচ্চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে। বিয়লি 4:30 বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচী বিশিষ্ট সংগীত শিল্পী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন বিষয়া অৱনী ৰঞ্জন পাঠকে উদ্বোধন কৰে। মহোৎসৱৰ বাকৰিত কাইলৈ সঁফুৰা বৃত্তি প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপৰি কেইবাগৰাকীও সাহিত্যিক আৰু সাংবাদিক উপস্থিত থকাৰ কথা। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় গোলাঘাট জেলাত উদ্ভব হওয়া বান পরিস্থিতির বুঝ লোবলে কালি জেলাখনলৈ রওনা হব। মুখ্যমন্ত্রীর ভ্রমণের পূর্বে সরুপথারর বিধায়ক বিশ্বজিৎ ফুকনে আজি সরুপথার সমজিলা প্রশাসনের বিষয়ববীয়ার সহ সেয়াগিরি ফিল্ডত হেলিপেডর স্থান পরিদর্শন করে মুখ্যমন্ত্রীর ভ্রমণের প্রস্তুতির বুঝ লয়। উল্লেখযোগ্য যে নাগাল্যান্ডত হওয়া নেড়ানেপেরা বরষুণের ফলত গোলাঘাট জেলাত ধনহিরি নৈর জলপৃষ্ঠ বৃদ্ধি পাওয়া জেলাখনের পাঁচটা রাজচক্রর বিস্তীর্ণ অঞ্চল আজি প্রায় আট দিন ধরে বানর কবলত আছে। জেলাখনের বিভিন্ন স্থানত মোট 33টা সাহায্য শিবির মুক্তি করে জেলা প্রশাসনে বানপীড়িত লোকসকলে সহায়ের হাত আগবাইছে। মরঙ্গী রাজচক্রর অধীনের মোট 24খন গাঁর প্রায় 6000 লোক বানর কবলত পড়েছে। বোকাঘাট রাজচক্রর মোট 9খন গাঁর 8 সহস্রাধিক লোক বানত ক্ষতিগ্রস্ত হয়েছে। একদরে খুমটাই রাজচক্রর অধীনের 30খন গাঁও আর গোলাঘাট রাজচক্রর মোট 23খন গাঁর প্রায় 2000 লোক এই বানর কবলত পড়েছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধারিত শিক্ষা ব্যবস্থা সন্দর্ভত এটা আলোচনা প্রচার করা হব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পরিষদ সেবার প্রাক্তন অধ্যক্ষ শান্তিকাম হাজরিকা আর গুৱাহাটী তারিণীচৰণ চৌধুরী উচ্চতর মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ের অবসরপ্রাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগবতীয়ে অংশগ্রহণ করব। অনুষ্ঠানটি হাত ধরব অরুণিমা গোস্বামীয়ে।
ভারতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান IIT গুৱাহাটীৰ কাইলৈ 27 সংখ্যক সমাবর্তন অনুষ্ঠিত হব। এই অনুষ্ঠানত মুখ্য অতিথি হিসাবে আমেরিকার ক্লেনসন বিশ্ববিদ্যালয়ের বৈদ্যুতিক আর কম্পিউটার অভিযন্তা বিভাগের ডি হাউসার বেংসর অধ্যাপক ড রাজেন্দ্র সিং আর সন্মানীয় অতিথি হিসাবে ইন্ডিয়ান ন্যাশনেল একাডেমি অব ইঞ্জিনিয়ারিংসর অধ্যক্ষ জে ডি পাটিল উপস্থিত থাকিব। IIT গুৱাহাটীৰ ভূপেন হাজরিকা প্রেক্ষাগৃহত হবলগীয় সমাবর্তনত এইবেলি মুঠ 2093গৰাকীক ডিগ্রি প্রদান করা হব। শিক্ষা প্রতিষ্ঠানখনত 1999 চনের সমাবর্তন তথা 26 বছরের পাছত 24,700ৰো অধিক শিক্ষার্থীক একেলগে ডিগ্রি প্রদান করা হব। কাইলৈ সমাবর্তনত 105গৰাকীক স্নাতক, 818গৰাকীক স্নাতকোত্তর আর 270গৰাকীক PhD ডিগ্রি প্রদান করা হব। স্নাতক আর স্নাতকোত্তর দুয়োটা শাখার রাষ্ট্রপতির স্বর্ণপদক, ডক্টর শঙ্করদয়াল শর্মা স্বর্ণপদক আর রাজ্যপালের স্বর্ণপদককে ধরে 4টা স্বর্ণপদক প্রদান করা হব। শিক্ষামন্ত্রী ডক্টর অনুজ পেগুয়ে আজি সোনাপুরত কার্বি জনগোষ্ঠীয় লোকর হিতার্থে কার্বি আ দরবারত এটা সমূহীয়া ভবন উদ্বোধন করে। জনজাতীয় কল্যাণ বিভাগের পুঁজিরে 50 লাখ টাকা ব্যয় সাপেক্ষে নির্মাণ করা এই ভবনের জড়িয়ে বৃহত্তর সোনাপুর অঞ্চলের কার্বি সমাজ সামগ্রিকভাবে লাভান্বিত হব। মন্ত্রীগুলো ভবনের চারিসীমার পকী দেওয়াল আর প্রবেশ পথ নির্মাণের 35 লাখ টাকার আন এখন আসনিরও আধারশিলা স্থাপন করে। ভারত আর ইংল্যান্ডের মাজের চলিত টেস্ট শৃঙ্খলার লর্ডসত তৃতীয় টেস্টের আজি দ্বিতীয় দিনা ভারতে প্রথম ইনিংসত বাতৰি যুগুতার পরলকে 5টা উইকেটের বিনিময়ত 274 রান সংগ্রহ করেছে। ভারতে দ্বিতীয় দিনের অন্ত 3টা উইকেটের বিনিময়ত সংগ্রহ করা 145 রানের খেল আরম্ভ করে ভোজন বিরতিল 4 উইকেটের বিনিময়ত 248 রান সংগ্রহ করে। ভোজন বিরতির পূর্বে 74 রান সংগ্রহ করা ঋষভ পন্ত রান আউট হয়। ভোজন বিরতির পাছত KL রাহুলে 100 রান সম্পূর্ণ করার পাছতে সৈয়দ বসিরর বলত আউট হয়। বর্তমান রবীন্দ্র জাদেজায় 9 রান আর নীতিশ কুমার রেড্ডিয়ে কোনো রান নকরাক খেলি আছে। ভারত বর্তমান 119 রানত পিছ পড়ে আছে। পাঁচখনিয়া এন্ডারসন টেন্ডুলকার শৃঙ্খলার তৃতীয়খন টেস্টর প্রথম ইনিংসত ঘরুয়া দল ইংল্যান্ডে 387 রান সংগ্রহ করেছিল। চিৰাং জিলাৰ বিজনীৰ জিলা ক্ৰীড়া সন্থা খেলপথাৰত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে প্ৰথম সদৌ অসম ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যখনৰ 14খন জিলাৰ 200ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাৰ আৰম্ভণিতে পতাকা উত্তোলন, প্ৰয়াত খেলুৱৈসকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি নিবেদনৰ পাছত খেলপথাৰৰ পৰা নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সমদল উলিওৱা হয়। বাক্সা জেলার বিশিষ্ট সাহিত্যিক, নলবাৰী জিলা সাহিত্য সভা আর নলবাৰী জিলা সাংবাদিক সন্থার প্রাক্তন সভাপতি অবসরপ্রাপ্ত কৃতি শিক্ষক ধনেশ্বর হুজুরীর কালি গুৱাহাটীৰ 6 মাইলের বাসভবনত দেহাবসান ঘটে। মৃত্যুর সময় তার বয়স আছিল 83 বছর। শিক্ষকতা আর সাংবাদিকতার বিভিন্ন সামাজিক সংগঠনের সঙ্গে জড়িত হুজুরীর বিয়োগত ভালেসংখ্যক দল সংগঠনে শোক প্রকাশ করেছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সোণাপুৰৰ বগীবাৰীত দেশৰ প্ৰথমখন জলপ্ৰযুক্তি উদ্যান মুকলি কৰি অসম সম্প্ৰতি দেশৰ চতুৰ্থ সৰ্ববৃহৎ মৎস্য উৎপাদনকাৰী ৰাজ্য বুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰায় 1,000 বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ভাৰ্চুৱেল ব্যৱস্থাৰে দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তিপত্ৰ বিতৰণ। গুৱাহাটী শিশু মহোৎসৱৰ তৃতীয় দিনা চানমাৰীৰ বাকৰিত শিশুৰ উলহ মালহ। আৰু লৰ্ডছ টেষ্টৰ আজি তৃতীয় দিনা ভোজন বিৰতিলৈকে ভাৰতৰ প্ৰথম ইনিংছত 4 উইকেটৰ বিনিময়ত 248 ৰান সংগ্ৰহ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।